এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 31,017 গৰাকী মহিলাক আজি উদ্যমিতা অভিযানৰ চেক বিতৰণৰ কাৰ্যসূচী, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি, বিজেপিয়ে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ কৰ্মীৰ প্ৰস্তাৱ বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াক ৰাজ্য চৰকাৰৰ নিৰ্দেশ, আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আজি পুৱা 5.1 প্ৰাবল্যৰ মজলীয়া ভূমিকম্পৰ জোকাৰণী অনুভূত। মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 31,017 গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত 72 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে সৰুপথাৰ বিধানসভা সমষ্টিৰ 23,754 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাকৈ চেক বিতৰণ কৰিব। ডঃ শৰ্মাই সৰুপথাৰত 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুবৰণী পথ উদ্বোধন কৰিব। তেওঁ লগতে অসম মালাৰ অধীনত 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বৰপথাৰ গোলাঘাট সংযোগী পথৰ প্ৰথম পৰ্যায় আৰু মিছামৰা বিলপথাৰ তথা অভংপথাৰ শ্যামগাঁও মথাউৰিৰ আধাৰশিলা স্থাপন কৰিব। আজি দিনৰ 1 বজাত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকিব। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। বিজেপিয়ে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ প্ৰস্তাৱ আৰু পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি পাছত ৰাজ্যিক পৰ্যায়ত বাছনি কৰি প্ৰাৰ্থীৰ নাম দিল্লীলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ লগতে দলটোত কোনেও নিজে প্ৰাৰ্থিত্বৰ বাবে চেষ্টা কৰিব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে।
পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে, মণ্ডলৰ পৰা নাম আহিব জিলালৈকে, জিলাই ৰাজ্যিকলৈকে পঠাব, ৰাজ্যই দিল্লীলৈকে পঠাব, নাম প্ৰপোজ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই। আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব, অন্ততঃ অফিচিয়েলি, আনঅফিচিয়েলি বেলেগ কথা, ইয়াত ফৰ্ম নাই। ৰাইজে নামটো প্ৰস্তাৱ কৰিব, আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব। আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই, আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত, আমি তাত কোনো কমেণ্ট নিদিওঁ। কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব। এটা সময়ত আমাৰ প্ৰভাৰী যাব, বিভিন্ন ৰাজ্যত হয়, অসমত কি হয় মই নাজানো, আমাৰ বক্স এটা থাকে, সেই বক্সত।
ইপিনে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজিৰে পৰা ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচীৰ আয়োজন কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এই দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা পৰিষদৰ সদস্যকে ধৰি সকলো কাৰ্যকৰী সদস্যই অংশ লয়। এই দেৱাল লিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেৱালত লিখাৰ বাবে ঘৰৰ গৰাকীৰ পৰা অনুমতি লোৱা হ'ব। ইয়াৰ জৰিয়তে গণসংযোগ আৰু প্ৰচাৰ দুয়োটা কাৰ্য সম্পন্ন হ'ব বুলি তেওঁ কয়। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 41 নম্বৰ বুথত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে দেৱালীখন কাৰ্যসূচীত অংশ ল'ব। সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্ব দিছে। শ্ৰীগগৈয়ে কালি ঢকুৱাখনত যুৱ কংগ্ৰেছে আয়োজন কৰা এটা বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ লগতে পদযাত্ৰাত অংশ লয়। ৰাজ্য চৰকাৰে অহা 31 জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ 31 ডিচেম্বৰ পৰ্যন্ত 79% ছাত্ৰ ছাত্ৰীৰ আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আধাৰ কাৰ্ড থকা 11% ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আপাৰ পৰিচয় পত্ৰৰ বাবে আবেদন কৰা নাই। আধাৰ কাৰ্ড নথকা 12% ছাত্ৰ ছাত্ৰীৰ আপাৰ পৰিচয় পত্ৰত নাম সন্নিৱিষ্ট কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, সমগ্ৰ শিক্ষা অসমৰ জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকললৈ এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীৰ সৈতে আধাৰ আৰু আপাৰ পৰিচয় পত্ৰ নথকা ছাত্ৰ ছাত্ৰীৰ একোখনকৈ তালিকা গাঁঠি দিয়া হৈছে। উল্লেখযোগ্য যে আপাৰ পৰিচয় পত্ৰ হৈছে ৰাষ্ট্ৰীয় শিক্ষা সংস্থাৰ পৰিকাঠামো, যাৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱনজোৰা ডিজিটেল শৈক্ষিক পৰিচয় সৃষ্টিৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলক 12 সংখ্যাযুক্ত একোটাকৈ ডিজিটেল পৰিচয় প্ৰদান কৰা হ'ব। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত আজি পুৱা অনুভূত ভূমিকম্পত মৰিগাঁও জিলাৰ ন দোলাবৰী গাঁৱৰ 3 লোক আঘাতপ্ৰাপ্ত হয়। ভূমিকম্পত ভীতিগ্ৰস্ত হৈ খৰধৰকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত লোককেইজন আঘাতপ্ৰাপ্ত হয়। লোককেইজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰা হয়। চামগুৰিতো ভূমিকম্পৰ ফলত এটা বাসগৃহৰ এখন দেৱাল ভাঙি পৰাত 2 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে আজি পুৱা 4:17 5.1 প্ৰাবল্যৰ মজলীয়া ভূমিকম্পই অসমকে ধৰি কাষৰীয়া অঞ্চলসমূহ জোকাৰি যায়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ ঢিং অঞ্চলত ভূপৃষ্ঠৰ 50 কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ভূটান আৰু নেপালতো অনুভূত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ শালমৰা মানকাছৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই হাতশিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। 3 আয়োজিত এই কাৰ্যসূচী জিলাখনৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসে মুকলি কৰে। অনুশীলন কাৰ্যসূচীত যিকোনো দুৰ্যোগৰ পূৰ্বে বা দুৰ্যোগৰ পাছত বিভিন্ন বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা তথা কৰণীয় সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত আজি দিনৰ 2:30 অসমীয়া নাট্য আন্দোলন, পৰম্পৰা আৰু বিৱৰ্তন শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। বিশিষ্ট নাট্যকাৰ নাট পৰিচালক দুলাল ৰয়ে এই আলোচনা সত্ৰ উদ্বোধন কৰিব। নাট্যকাৰ তথা নাট পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰিবলগীয়া এই আলোচনা সত্ৰত নাট্যকাৰ কৰুণা ডেকা, নাট পৰিচালক মানিক আহমেদ, লেখক নাট সমালোচক সঞ্জীৱ কুমাৰ শৰ্মা, লেখক অধ্যাপক ডঃ মৃণালজ্যোতি গোস্বামী আৰু লেখক তথা শিক্ষণ মহাবিদ্যালয় চিৰাঙৰ অধ্যক্ষ ডঃ ছৈয়দা নাছিফা ইছলাম ৰাজবংশী আলোচক হিচাপে উপস্থিত থাকিব। সন্ধিয়া 7:00 পৰা সাংস্কৃতিক অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ শিশুশিল্পী চেমনীয়া শাখা, যুৱবাণী তথা সাধাৰণ শাখাৰ কণ্ঠশিল্পী, ঘোষক ঘোষিকা, বাতৰি পৰিৱেশকসকলে বাৰে ৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। গ্ৰন্থমেলাৰ বাকৰিত আজি সন্ধিয়া ওড়িয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক পাৰমিতা চটপথীৰ সৈতে অন্তৰংগ আলাপো অনুষ্ঠিত হ'ব। কাৰ্বি জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগতভাৱে ৰংকেৰ কাৰ্কলি উৎসৱ পালন কৰিছে। এই উৎসৱত শস্যৰ সমৃদ্ধি আৰু গাঁওবাসীৰ কল্যাণৰ বাবে দেৱ দেৱীসকলক পূজা অৰ্চনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে কাৰ্বি ভাই ভনীসকলক শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ কুশল মংগল কামনা কৰিছে। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অহা 22 4-দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজ্বলাই তোলাৰ লক্ষ্যৰে এইবেলি এই মহোৎসৱ দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে। মহোৎসৱত প্ৰদৰ্শন কৰিবলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বকীৰ খুলকোভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্ৰ চান্দে প্ৰদৰ্শন কৰা হ'ব। আলৰেজা খাছেমী আৰু ৰাহা আমিৰ ফজলিৰ যুটীয়া পৰিচালনাৰে ইৰাণী চলচ্চিত্ৰ ইন দ্য লেণ্ড অব ব্ৰাদাৰ্ছৰ প্ৰদৰ্শনীৰে এই মহোৎসৱৰ সামৰণি পৰিব। এই অনুষ্ঠানত কিম্বদন্তী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক গিৰীশ কাছাৰাৱাল্লিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান IIMC ইয়াৰ 60 যাত্ৰাত নতুন শৈক্ষিক মাইলৰ খুঁটি হিচাপে PhD পাঠ্যক্ৰম আৰম্ভ কৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যম আৰু গণসংযোগ অধ্যয়নত PhDৰ বাবে নামভৰ্তি কৰা হ'ব। সাংবাদিকতা, ডিজিটেল মিডিয়া আৰু কৌশলগত যোগাযোগৰ গৱেষণাৰ বাবে IIMC এই ডক্টৰেট ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে। মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 31,017 মহিলাক আজি উদ্যমিতা অভিযানৰ চেক বিতৰণৰ কাৰ্যসূচী। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি। বিজেপিয়ে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ কৰ্মীৰ প্ৰস্তাৱ বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। 31 ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰে আপাৰ পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক ৰাজ্য চৰকাৰৰ নিৰ্দেশ। আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আজি পুৱা 5.1 প্ৰাবল্যৰ মজলীয়া ভূমিকম্পৰ জোকাৰণি অনুভূত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।